পাচনীসকলৰ কৰ্ম ১৩ অধ্যায় শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ পৌলৰ প্ৰথম যাত্ৰা। আন্তিয়কিয়াত থকা মণ্ডলীত কেইজনমান ভাওবাদী আৰু উপদেশক আছিল। তেওঁলোক বাৰ্ণাবা, চিমুন, যিজনক নিগ্ৰো বোলে, কুৰুনিয়ৰ লুকিঅ, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল, যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘুন্দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই ক'লে, যি কৰ্ম কৰিবলৈ মই বাৰ্ণাবা আৰু চৌলক মাতিলো, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া, যাতে তেওঁলোকে লঘুন্দি প্ৰাৰ্থনা কৰি সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে। এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণাবা আৰু চৌল চিলুকিয়ালৈ গ'ল, তাৰ পৰা জাহাজেৰে ক্ৰুপ দ্বীপলৈ গ'ল, যাতে চালামী নগৰ পাই ইহুদীসকলৰ নামঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে। সেই সময়ত জোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল। সেইদৰে তেওঁলোকে সেই দ্বীপটোৰ চাৰিফালে ফুৰি পাফ নগৰলৈকে গ'ল, যাতে বাৰ যীচু নামেৰে যি এজন যিহুদী মানুহ মায়াবী আৰু ভাবি কোৱা ভাওবাদী আছিল তেওঁক দেখা পালে। তেওঁ সেই দ্বীপৰ অধিপতি বুদ্ধিমান চজিয় পৌলৰ লগত আছিল। সেই অধিপতিয়ে ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰি চৌল আৰু বাৰ্ণাবাক মাতি পঠিয়ালে। কিন্তু ইলুমাই অৰ্থাৎ সেই মায়াবীয়ে, কিয়নো এয়া তেওঁৰ নামৰ অৰ্থ, অধিপতিক বিশ্বাসৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে, যাতে চৌল যিজনক পৌলো বোলে তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলৈ সহীৰ দৃষ্টিৰে চালে আৰু ক'লে, হেৰৌ, সকলো কপট আৰু দুষ্কৰ্মৰে পৰিপূৰ্ণ হোৱাটো, চৈতানৰ পুতেক আৰু সকলো প্ৰকাৰৰ ধাৰ্মিকতাৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাইনে? আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সূৰ্য নেদেখি অন্ধ হৈ থাকিবি। তেতিয়াই ইলুমাইৰ চকু জলকটপক লাগিল আৰু অন্ধকাৰময় হ'ল। তেতিয়াই তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে। এই ঘটনা দেখি সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে। আন্তিয়কিয়াত শুভবাৰ্তা প্ৰচাৰ কৰা। ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফ নগৰৰ পৰা সমুদ্ৰ পথেদি পামফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ'ল, কিন্তু জোহনে তেওঁলোকক এৰি জেৰুচালেমলৈ উলটি আহিল। পৌল আৰু তেওঁৰ লগত কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিছিদিয়া দেশৰ আন্তিয়কিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নামঘৰত সোমাই বহিল, যাতে বিধানশাস্ত্ৰ আৰু ভাওবাদীসকলৰ বাক্য পঢ়াৰ পাছত নামঘৰৰ অধিকাৰীসকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, হে ভাইসকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগনি কথা আছে তেনেহ'লে এই বিষয়ে কোৱা। তেতিয়া পলে উঠি হাতেৰে ইংগিত দি ক'লে, হে ইজৰাইলীয়া মানুহবোৰ আৰু হে ঈশ্বৰৰ ভয়কাৰী লোকসকল, শুনক, এই ইজৰাইলীসকলৰ ঈশ্বৰে আমাৰ ওপৰ পুৰুষসকলক মনোনীত কৰিলে আৰু মিছৰ দেশত প্ৰৱাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে আৰু দুকুৰিমান বছৰলৈকে মোৰ প্ৰান্তত তেওঁলোকক পিতৃ নিচিনাকৈ প্ৰতিপালন কৰিলে। পাছত তেওঁ কানান দেশৰ সাত জাতিক উচ্ছেদ কৰি তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইজৰাইলীসকলক দিলে। এইদৰে প্ৰায় 450 বছৰ পাৰ হৈ গ'ল। তাৰ পাছত চমুৱেল ভাওবাদীৰ সময়লৈকে বিচাৰকৰ্তাসকলক নিযুক্ত কৰিলে। পাছত তেওঁলোকে এজন ৰজা বিচৰাত ঈশ্বৰে বিন্যামিন ফৈদৰ কিছৰ পুত্ৰ চৌলক 40 বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে। ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আঁতৰাই তেওঁলোকৰ ৰজা হ'বলৈ ডায়ুদক মনোনীত কৰিলে আৰু ডায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি ক'লে, মোৰ মনৰ দৰে এজনক অৰ্থাৎ যিশয়ৰ পুত্ৰ ডায়ুদক পালো, তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব। এইজন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা অৰ্থাৎ যীশুক ইজৰাইলী লোকৰ আগত উপস্থিত কৰিলে। যীশু অহাৰ আগেয়ে যোহনে ইজৰাইলী লোকসকলৰ আগত মন পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে। যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে এই কথা কৈছিল, আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেইজন নহওঁ, কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে যিজনৰ স্বৰ্ণৰ পাদুকাৰ বান্ধ খুলিবলৈও মই যোগ্য নহওঁ। হে ভাইসকল, হে আব্ৰাহামৰ বংশৰ সন্তানসকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰীসকল, আমালৈ এই পৰিত্ৰাণৰ বাক্য পঠোৱা হৈছে, কিয়নো জেৰুচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তাসকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাওবাদীসকলৰ বাক্যকো নুবুজি যীশুক দোষাৰোপ কৰি সেই বাক্য পূৰ্ণ কৰিলে। আনকি প্ৰাণদণ্ড কোনো কাৰণ বিচাৰি নাপাই তেওঁক বধ কৰিবলৈ পিলাতৰ আগত নিবেদন কৰিলে আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত ৱাই থলে। কিন্তু ঈশ্বৰে তেওঁক মিত্ৰবোৰৰ মাজৰ পৰা তুলিলে আৰু গালিল প্ৰদেশৰ পৰা জেৰুচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল। তেওঁলোকে এতিয়া লোকসকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে। গতিকে আমাৰ পূৰ্বপুৰুষসকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো। ঈশ্বৰে যীশুক মৃত্যুৰ পৰা তুলি সেই প্ৰতিজ্ঞা আমাৰ সন্তানসকলৰে সিদ্ধ কৰিলে। এই বিষয়ে গীতমালাৰ 2 নম্বৰ গীতত লিখা আছে, বোলে তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলো। ঈশ্বৰে যীশুক মৃতমিলকৰ মাজৰ পৰা তুলিলে, আগলৈ ক্ষয় নাপাবলৈহে তুলিলে। এই বিষয়ে ঈশ্বৰে কৈছিল, দাউদৰ ওচৰত যি যি পবিত্ৰ বিধান আৰু সত্য প্ৰতিশ্ৰুতি দিছিলো সেই সকলো মই তোমাক লোকক দিম। এইদৰে আন গীতত তেওঁ কৈছে, তুমি তোমাৰ পবিত্ৰজনক ক্ষয় পাবলৈ নিদিবা, কিয়নো দাউদে ঈশ্বৰৰ ইচ্ছাৰ দৰে সেৱা কৰি তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহানিদ্ৰা গ'ল আৰু তেওঁক পিতৃপুৰুষসকলৰ সৈতে মৈদামত থোৱা হোৱাত ক্ষয় পালে। কিন্তু যিজনক ঈশ্বৰে তুলিলে সেইজনে ক্ষয় নাপালে। এইকাৰণে হে ভাইসকল, সেইজনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে আৰু মুচিবিধানৰ দ্বাৰাই যি যি দোষৰ পৰা আপোনালোকে ন্যায্যতা প্ৰদান কৰিব পৰা নাই সেই আটাই দোষৰ পৰা যীশুত বিশ্বাস কৰাৰ দ্বাৰাই সকলোৱে মুক্ত হয়। ইয়াকে আপোনালোকে জানি লওক। এতেকে সাৱধান হওক যাতে কোনো ভাওবাদীসকলৰ পুস্তকত লিখা এই বাক্য মতে আপোনালোকলৈ যেন নঘটে। ভাওবাদীসকলে কৈছে, হে সেৱজ্ঞানকাৰীসকল, তোমালোকে চোৱা, বিস্ময় মানা আৰু অন্তৰ্হিত হোৱা, এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম। কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক ক'লেও তোমালোকে সেই বিৱৰণ কোনোমতে বিশ্বাস নকৰিবা। পাছত পৌলৰ বাৰ্ণবা ওলাই যাবলৈ ধৰোঁতে মানুহবোৰে নিবেদন কৰি ক'লে, অহা বিশ্ৰামবাৰতো এইদৰে প্ৰচাৰ কৰা হওক। তেতিয়া নামঘৰ সমাজ ভাগিলত অনেক ইহুদী আৰু ইহুদী ধৰ্ম লোৱা ভক্তসকলে পৌল আৰু বাৰ্ণবাক অনুসৰণ কৰিলে। তাতে তেওঁলোকৰ সৈতে কথা বতৰা হৈ ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগনি দিলে। তাৰ পাছত বিশ্ৰামবাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে। কিন্তু ইহুদীসকলে লোকসকলক দেখি ইষাৰে পুৰুষই নিন্দা কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে। তাতে পৌল আৰু বাৰ্ণবাই সাহসেৰে ক'লে, প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল, কিন্তু আপোনালোকে নিজকে দূৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে। সেয়ে চাওক, আমি অনাইহুদী লোকসকলৰ মাজলৈ ঘূৰিলো, কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, তোমাক মই অনাইহুদী লোকৰ পোহৰ কৰি থলো যেন তুমি জগতৰ সীমালৈকে পৰিত্ৰাণস্বৰূপ হোৱা। অনাইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে। যিসকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল সেই সকলোৱে বিশ্বাস কৰিলে। এইদৰে প্ৰভুৰ বাক্য সেই ঠাইৰ গোটেই অঞ্চলত বিয়পি গ'ল। কিন্তু ইহুদীসকলে ভক্ত ভদ্ৰ মহিলাসকলক আৰু নগৰৰ প্ৰধান লোকক উচতাই পৌল আৰু বাৰ্ণবাক ধাৰণা কৰি তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে, যাতে তেওঁলোকে ভৰি ধূলি সিহঁতৰ অসীতে জোকাৰি পেলাই ইকনিৰ নগৰলৈ গ'ল আৰু শিষ্যসকল আনন্দৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ল।